গীতমালা ৪৮ অধ্যায়। এটি সংগীত কুৰহৰ বংশৰ ৰচিত গীত। আমাৰ ঈশ্বৰৰ নগৰত তেওঁৰ পবিত্ৰ পৰ্বতত জিহুৱা মহান আৰু অতি প্ৰশংসাৰ যোগ্য। উত্তৰ প্ৰান্তৰ স্থিৰ সেই চিয়োন পৰ্বত ওখ টিলাৰ ওপৰত মহান ৰজাৰ সেই নগৰ দেখিবলৈ সুন্দৰ, গোটেই পৃথিৱীকে আনন্দ দিয়ে। ঈশ্বৰে সেই চহৰৰ অট্টালিকাবোৰৰ মাজত নিজক দুৰ্গস্বৰূপে প্ৰকাশ কৰিছে। ৰজাসকলে একগোট হ'ল আৰু একেলগে আগুৱাই গ'ল। তেওঁলোকে সেই নগৰ দেখি আতংকিত হ'ল, তেওঁলোক বিভুল হৈ পলাই গ'ল। সেই ঠাইত ভয়তে তেওঁলোকৰ কঁপনি উঠিছিল, প্ৰসৱকাৰিণী মহিলাৰ দৰে যন্ত্ৰণা হৈছিল। যেনেকৈ পূব দিশৰ বতাহে টৰ্চিছৰ জাহাজবোৰ ভাঙি পেলায়, তেনেকৈ তেওঁলোকক ভাঙিলে। বাহিনীসকলৰ জিহুৱাৰ নগৰত, আমাৰ ঈশ্বৰৰ নগৰত আমি যি শুনিছিলো তাকে দেখিলো। দেখিলো ঈশ্বৰে নগৰখন চিৰকালৰ কাৰণে স্থাপন কৰিব। চেলা। হে ঈশ্বৰ, তোমাৰ মন্দিৰৰ ভিতৰত আমি তোমাৰ গভীৰ প্ৰেমৰ কথা ধ্যান কৰোঁ। হে ঈশ্বৰ, তোমাৰ প্ৰশংসাৰ দৰেই তোমাৰ নাম পৃথিৱীৰ শেষ সীমা পৰ্যন্ত আছে। তোমাৰ সোঁহাত ধাৰ্মিকতাৰে পৰিপূৰ্ণ। তোমাৰ ন্যায় বিচাৰৰ কাৰণে চিয়োন পৰ্বতে আনন্দ কৰক, যিহুদাৰ নগৰবোৰ উল্লাস কৰা। তোমালোকে চিয়োনৰ চাৰিওফালে ঘূৰা, আহা তাৰ কোটবোৰ গণনা কৰা, তাৰ প্ৰাচীবোৰ লক্ষ্য কৰা, তাৰ ৰাজ অট্টালিকাবোৰ ঘূৰি চোৱা, যাতে তোমালোকে সেই কথা তোমালোকৰ ভাবি সন্তানসকলক ক'ব পাৰা। হে ঈশ্বৰ, আমাৰ অনন্তকালৰ ঈশ্বৰ, তেওঁ চিৰকাললৈকে আমাৰ পথদৰ্শক হ'ব।